এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঠাই ঠাইৰ বাতৰিৰ ভিতৰত আছে, ব্ৰহ্মপুত্ৰক বহুমুখী অৰ্থনৈতিক কৰিডৰ হিচাপে গঢ়ি তোলাৰ লগতে বান আৰু খহনীয়া সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পনা, নতুন দিল্লীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ হস্তশিল্পী আৰু শিপিনী দলৰ সাক্ষাৎ, অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেঞ্চন প্ৰক্ৰিয়াত বিলম্ব হলে দায়িত্বত থকা বিষয়াক জৰিমনা বিহাৰ বাবে ৰাজ্য চৰকাৰৰ নিৰ্দেশ, শক্তিপীঠ কামাখ্যা দেৱালয়ত 22 জুনৰ পৰা অম্বুবাচী মেলা আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি নিশা অনুষ্ঠিত খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ 7 উইকেটত জয়লাভ। ব্ৰহ্মপুত্ৰক বহুমুখী অৰ্থনৈতিক কৰিডৰ হিচাপে গঢ়ি তোলাৰ লগতে অঞ্চলটোৰ বান আৰু খহনীয়া সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে। কালি গুৱাহাটীত অনুষ্ঠিত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ উচ্চ ক্ষমতাসম্পন্ন পৰ্যালোচনা পৰিষদৰ চতুৰ্দশ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত শ্ৰীপাটিলে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বান খহনীয়া নিয়ন্ত্ৰণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। শেহতীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত বিষয়টো আলোচনা কৰা হয় বুলিও তেওঁ জানিবলৈ দিয়ে। এই বৈঠকত জলভাণ্ডাৰ নিৰ্মাণ কৰাৰ লগতে বানৰ আগতীয়া সতৰ্কীকৰণৰ ব্যৱস্থা গ্ৰহণ সন্দৰ্ভতো আলোচনা কৰা হয় বুলি শ্ৰীপাটিলে কয়। এতিয়াৰে পৰা ব্ৰহ্মপুত্ৰ বোৰ্ডত ছিকিম আৰু পশ্চিমবংগক অন্তৰ্ভুক্ত কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে। অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ব্ৰহ্মপুত্ৰত জল মেট্ৰ' সেৱা আৰম্ভ কৰা হ'ব বুলি ঘোষণা কৰে। তেওঁ কয় যে গুৱাহাটীকে ধৰি দেশৰ 18খন চহৰৰ পৰা এই সেৱা আৰম্ভ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা লৈছে। প্ৰথম পৰ্যায়ত গুৱাহাটীৰ লগতে শ্ৰীনগৰ, পাটনা, বাৰাণসী, অযোধ্যা আৰু প্ৰয়াগৰাজত এই সেৱা আৰম্ভ কৰা হ'ব। দ্বিতীয় পৰ্যায়ত তেজপুৰ আৰু ডিব্ৰুগড়তো এই প্ৰকল্প ৰূপায়ণৰ প্ৰস্তাৱ দিয়া হৈছে। নগৰ ভিত্তিক জল পৰিবহণৰ বাবে ৰাষ্ট্ৰীয় পৰিকাঠামো প্ৰস্তুত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় জল মেট্ৰ' নীতি 2026ৰ খচৰা আন্তঃ মন্ত্ৰালয়ৰ পৰামৰ্শৰ বাবে প্ৰেৰণ কৰিছে বুলি শ্ৰীসোণোৱালে কয়। কালিৰ বৈঠক ফলপ্ৰসূ হোৱা বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
ব্ৰহ্মপুত্ৰ বোৰ্ড কে জৰিয়ে আগলি দিনো মে হমাৰে জো ৰিভাৰ ছিষ্টেম হে ব্ৰহ্মপুত্ৰ বৰাক এণ্ড অল আদাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন মে উচকো সহি কেছে উপয়োগ কিয়া যায় অৰ মোড অফ ট্ৰান্সপৰ্টেশ্যন সে লেকাৰ ৱাটাৰ কে জৰিয়ে আপনি বিকাশ কি চিলচিলে মে হম কেছে একত্ৰিত হোকৰ সহি প্ৰয়োজনা প্ৰস্তুত কৰকে হম আগে বঢ়ে ইস চিলচিলে মে আজ ডিটেল মে বাত হো ৰহা হে মুঝে বহুত আচ্ছা লাগা ক্যোঁকি হমাৰে চি আৰ পাটিল চাহাব হমাৰে জল শক্তি মন্ত্ৰী বহুত সফল মন্ত্ৰী কাবিল মন্ত্ৰী হে উন্হে ইয়ে আয়োজন কি হে মে উচকো বিশেষ ৰূপে ধন্যবাদ দেনা চাহতা হুঁ অৰ সাৰে নৰ্থ কি জিতনা ভি মন্ত্ৰী নে আজ ইয়াত ভাগ লি হে সবকো মই ধন্যবাদ দেনা চাহতা হুঁ হম নৰ্থ ইষ্ট পাৰ্টিকুলাৰলি আণ্ডাৰ দ্য ডাইনামিক লিডাৰশ্বিপ অফ অনাৰেবল প্ৰাইম মিনিষ্টাৰ ইন দ্য লাষ্ট 12 ইয়াৰ্ছ হোৱাট এভাৰ গুড ষ্টৰী হেজ বিকাম এ পচিবিলিটি চ' ইট ইজ অনলি হেপেনিং বিকজ অফ দ্য অনাৰেবল প্ৰাইম মিনিষ্টাৰ আনটাইৰিং এফৰ্ট হিজ লাভ এণ্ড এফেকচন টু পিপল অফ নৰ্থ ইষ্ট হি হেজ অলৱেজ বিন চাপৰ্টিং আজ ফৰ আৱাৰ স্পীডি গ্ৰ'থ।
কালিৰ বৈঠকত জলশক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰাজভূষণ চৌধুৰীও উপস্থিত থাকে। তদুপৰি কেন্দ্ৰীয় চৰকাৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ শীৰ্ষ বিষয়া আৰু কাৰিকৰী বিশেষজ্ঞয়ো বৈঠকত অংশ লয়। এই বৈঠকখনত ত্ৰয়োদশ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ ৰূপায়ণৰ স্থিতি পৰ্যালোচনা কৰাৰ উপৰি নদী অৱবাহিকা ব্যৱস্থাপনা পদক্ষেপৰ অগ্ৰগতিৰ বুজ লোৱা হয়। ইয়াৰ লগতে ব্ৰহ্মপুত্ৰ বোৰ্ডৰ সামগ্ৰিক কাম কাজৰ মূল্যায়ন কৰি বোৰ্ডৰ ভৱিষ্যৎ কাম কাজৰ ৰূপৰেখা প্ৰস্তুত কৰা সন্দৰ্ভত আলোচনা কৰা হয়। অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ হস্তশিল্পী আৰু শিপিনীৰ এটা দলে কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎ কৰে। এই সাক্ষাৎকালত শিপিনীসকলে তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰে। এইবাৰৰ গণৰাজ্য দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আয়োজন কৰা এট হোম শীৰ্ষক আতিথ্য অনুষ্ঠানৰ বিশেষ আমন্ত্ৰণী পত্ৰ প্ৰস্তুত কৰাত এই শিপিনী আৰু হস্তশিল্পীসকলে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। তেওঁলোকে ইয়াৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ সমৃদ্ধ শিল্প সংস্কৃতি আৰু ঐতিহ্যক ৰাষ্ট্ৰীয় মঞ্চত সুন্দৰভাৱে উপস্থাপন কৰিবলৈ সমৰ্থ হৈছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কালি এই শিপিনী আৰু শিল্পীসকলক সাক্ষাৎ কৰাৰ পাছত তেওঁলোকৰ প্ৰতিভাৰ প্ৰশংসা কৰাৰ লগতে এই শিল্পীসকলৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত প্ৰয়োজনীয় সহায় কৰিবলৈ সংশ্লিষ্ট বিভাগক আহ্বান জনায়।
শ্ৰদ্ধা আছে অষ্টলক্ষ্মী কেতে সে আইয়ে সবি আর্টিসান ভাই আর বহনে সবক মে স্বাগত করতি হু মে ধন্যবাদ দেনা চাহতি হু ডিপার্টমেন্ট কো এসে এসে কলাকারং কো আর্টিস্টিক নলেজ জাননে ওয়ালো কো আপ খোঁজ কে নিকালে ইন ফিউচার ওস চিজ কো হাম বাড়া সকতে কিউকি উনকে লিয়ে জো সাপোর্ট সিস্টেম চাহিয়ে মেশিন সে লেকার কে অর জো ভি জরুরত চিজে উনকো চাহিয়ে হাম উনকো कि उनका जो आर्टिस्टिक नॉलेज को और भी ज्यादा से ज्यादा लोगों के साथ पहुंचा सके।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ পূৰ্বাঞ্চলৰ সৃষ্টিশীলতা, দক্ষতা আৰু সাংস্কৃতিক গৌৰৱৰ এয়া অনন্য স্বীকৃতি বুলি প্ৰকাশ কৰিছে। তেওঁ লগতে অঞ্চলটোৰ শিল্পীসকলৰ বাবে এয়া বিৰল সন্মানৰ ক্ষণ বুলি মন্তব্য কৰে। কেন্দ্ৰীয় চৰকাৰে 2026-27 বিত্তীয় বৰ্ষত অসমসহ উত্তৰ পূৰ্বাঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি নিৰ্মাণৰ বাবে অতিৰিক্ত 2,000 কোটি টকা মোকলাই দিছে। ইয়াৰ লগে লগে অঞ্চলটোলৈ ৰাষ্ট্ৰীয় ঘাইপথ শিতানত মোকলাই দিয়া ধনৰাশি 3,500 কোটি টকালৈ বৃদ্ধি পাইছে। কেন্দ্ৰীয় পথ আৰু ঘাইপথ মন্ত্ৰালয়ে এখন জাননীযোগে এই বিষয়ে প্ৰকাশ কৰিছে। জাননীখনত উল্লেখ কৰা মতে এই পুঁজি ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে দলং আদি নিৰ্মাণত ব্যয় কৰা হ'ব। জাননীখনত কোৱা হৈছে যে 2026-27 বৰ্ষত উত্তৰ পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে 17,558 কোটি টকা ব্যয়ৰ বাবে বাজেটত প্ৰস্তাৱ দিয়া হৈছিল। ৰাজ্যৰ অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীসকলৰ পেঞ্চন প্ৰক্ৰিয়াত হোৱা অনাহক বিলম্ব নোহোৱা কৰিবৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছতো দীঘলীয়া সময় ধৰি অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে নিজৰ প্ৰাপ্য আদায়ৰ বাবে কাৰ্যালয় ঘূৰি ফুৰিবলগীয়া অৱস্থা নোহোৱা কৰিবৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা লোৱা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত প্ৰকাশ কৰিছে। এই অনুসৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত পেঞ্চন প্ৰক্ৰিয়া সম্পন্ন নহলে দায়িত্বত থকা বিষয়াক আৰ্থিক জৰিমনা বিহাৰ বাবে চৰকাৰে সিদ্ধান্ত লৈছে। তদুপৰি প্ৰতিমাহে পেঞ্চন বিলম্ব হোৱা সকলৰ তালিকা প্ৰস্তুত কৰি কৃতজ্ঞতা পৰ্টেলত আপলোড কৰাৰ বাবেও চৰকাৰে ব্যৱস্থা লৈছে। শক্তিবিধ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। কামাখ্যাধামৰ অম্বুবাচী মেলা সন্দৰ্ভত মন্ত্ৰী অজন্তা নেওগৰ অধ্যক্ষতাত ৰাজ্যৰ বিভিন্ন বিভাগৰ এখন বৈঠক ইতিমধ্যে অনুষ্ঠিত হৈছে। কামাখ্যা মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু দলৈ সমাজৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত অম্বুবাচী মেলা সফলতাৰে সম্পন্ন কৰাৰ দিশত আলোচনা কৰা হয়। কামৰূপ জিলাৰ হিংৰাত কেন্দ্ৰীয় চৰকাৰৰ কৃষি বিভাগৰ এটা অভিলাষী আঁচনিৰ শুভাৰম্ভ কৰা হৈছে। চৰকাৰে কৃষকৰ বাবে গ্ৰহণ কৰা 25টা পাইলট প্ৰকল্পৰ ভিতৰত অসমৰ একমাত্ৰ জলসিঞ্চন প্ৰকল্পটো কালি বকো ছয়গাঁও বিধানসভা সমষ্টিত শুভাৰম্ভ কৰা হয়। খেতিয়কসকলে যাতে পথাৰত সুচাৰুৰূপে কৃষিকাৰ্য কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি উন্নত প্ৰযুক্তিৰে পাইপ সংযোগ কৰি পানী যোগান ধৰাৰ বাবে এই প্ৰকল্পৰ শুভাৰম্ভ কৰা হয়। এই আঁচনিৰ শুভাৰম্ভ কৰে বকো ছয়গাঁও সমষ্টিৰ বিধায়ক ৰাজু মেছে। 34,84,00,000 টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পই 11,000 বিঘা ভূমিত পানী যোগান ধৰাত সহায় কৰিব বুলি বিধায়কগৰাকীয়ে প্ৰকাশ কৰে।
এইটো এটা পাইলট প্ৰজেক্ট ভাৰত চৰকাৰে ৰূপায়ণ কৰি আছে সমগ্ৰ ভাৰতবৰ্ষতে। এইটো অসমত প্ৰথমটো স্কিম, গতিকে সেই প্ৰথমটো স্কিম আমি বকছাগাঁওবাসী পাবৰ কাৰণে সক্ষম হৈছোঁ। গতিকে মই নিজেও বুজাৰ কাৰণে জানাৰ কাৰণে আজি তাত উপস্থিত আছিলোঁ স্কিমখননো কেনেকুৱানো কি। গতিকে বেচিকেলি স্কিমখন পাইপ লাইনেৰে আমাৰ মানে পানী দিয়াৰ ব্যৱস্থা কৰিব এতিয়া খেতিয়কক। পূৰ্বতে আমাৰ কি আছিলে, হাতানপৰীয়া যিটো আমাৰ ব্যৱস্থা আছিলে, পানী এক জেগাত আমি এটা ডেম এটা বনাওঁ, সৰুকৈ ডেম এটা বনাওঁ আৰু ডেমৰ পানীটো আমি কি কৰোঁ, কেনেলৰ জৰিয়তে লৈ যাওঁ। কেনেলটো আমি বনোৱাৰ কাৰণে বহুত আমাক মাটিৰ প্ৰয়োজন হয়, জেগাৰ প্ৰয়োজন হয়। গতিকে সেইকাৰণে অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰ সাপেক্ষে তেওঁলোকে পাইপ লাইনৰ জৰিয়তে পানীটো দিয়াৰ ব্যৱস্থা কৰিছে।
ৰাজ্য চৰকাৰে 1,459 কোটি টকা ব্যয়েৰে গুৱাহাটীৰ কৃত্ৰিম বান নিয়ন্ত্ৰণৰ পৰিকল্পনা যুগুত কৰিছে। জি আই এছ আধাৰিত পয়ঃ প্ৰণালী আৰু বান ব্যৱস্থাপনা প্ৰকল্পৰ জৰিয়তে গুৱাহাটীক বান সহনশীল আৰু ভৱিষ্যমুখী মহানগৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে নগৰীয়া বান সমস্যাৰ স্থায়ী সমাধান কৰি জনসাধাৰণৰ জীৱন সুচল কৰি তোলাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। এই প্ৰকল্পৰ অধীনত স্বয়ংচালিত ভৰলুমুখ পাম্পিং ষ্টেচন, স্মাৰ্ট পকী পয় প্ৰণালী আৰু নদী পুনৰুজ্জীৱিতকৰণৰ কাম কৰা হ'ব। তদুপৰি ভৰলু আৰু বাহিনী নৈৰ অৱবাহিকাৰ উন্নয়নৰ বাবে 500 কোটি আৰু 950 কোটি টকাৰো অধিক ব্যয়েৰে কাৰ্য ৰূপায়ণ কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনক সাক্ষাৎ কৰে। সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে সভাপতিগৰাকীৰ সৈতে বিভিন্ন সাংগঠনিক বিষয় আৰু সংকল্পপত্ৰ ৰূপায়ণৰ ৰূপৰেখা সন্দৰ্ভত আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে বিজেপিৰ মুখ্য কাৰ্যালয়ত দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দুষ্যন্ত কুমাৰ গৌতমৰ সৈতেও আলোচনাত মিলিত হয়। বিজেপি নেতাগৰাকীয়ে এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীক অসম বিধানসভা নিৰ্বাচনত ঐতিহাসিক জয়ৰ বাবে শুভেচ্ছা জনায়। আজি মুখ্যমন্ত্ৰী দিল্লী ভ্ৰমণ সামৰি দিনৰ 10 বজাত গুৱাহাটীলৈ ঘূৰি আহিব। তেওঁ দুপৰীয়া আহতগুৰি আৰু ধৰমতোলাৰ প্ৰস্তাৱিত মেগা ঔদ্যোগিক পাৰ্কৰ স্থান পৰিদৰ্শন কৰিব। ইয়াৰ পাছত তেওঁ দেওশাল মন্দিৰত পূজা অৰ্চনা কৰি জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰিব। বিজনী চহৰৰ উৰণ সেতুৰ সমীপত কালি সন্ধিয়া আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। চিৰাং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰীজন কাছাৰ জিলাৰ জামালপুৰৰ চঞ্চল হুছেইন লস্কৰ বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে যুৱকজনৰ পৰা 7টা মাদক দ্ৰব্য ভৰ্তি চাবোনৰ বাকচ জব্দ কৰিছে। ৰাজ্যত অহা 2 আগষ্টৰ পৰা 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে দেশৰ বিভিন্ন অংশত ইতিপূৰ্বে লোকপিয়ল আৰম্ভ হৈছে যদিও বিধানসভা নিৰ্বাচনৰ বাবে অসমত এই প্ৰক্ৰিয়া আৰম্ভ হোৱা নাছিল। IPL ক্ৰিকেট প্ৰতিযোগিতাত জয়পুৰত অনুষ্ঠিত এখন খেলত যোৱা নিশা ৰাজস্থান ৰয়েলছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 7 উইকেটত পৰাস্ত কৰে। খেলখনত ৰাজস্থান ৰয়েলছে 5টা বল আৰু 7টা উইকেট বাকী থকা অৱস্থাত 221 ৰাণৰ বৃহৎ লক্ষ্য অতিক্ৰম কৰিবলৈ সমৰ্থ হয়। খেলখনত বৈভৱ সূৰ্যবংশীয়ে মাত্ৰ 38টা বলত 93 ৰাণ কৰে। ধ্ৰুৱ জুৰেলে 53 ৰাণ সংগ্ৰহ কৰাৰ লগতে অধিনায়ক যশস্বী জয়ছোৱালে 43 ৰাণ সংগ্ৰহ কৰে। বৈভৱ সূৰ্যবংশীক শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয়। প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেনছত মুম্বাই ইণ্ডিয়ানছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। অহা 6 জুনৰ পৰা আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল বাছনি কৰা হৈছে। গুৱাহাটীত কালি BCCIৰ এখন বৈঠকত এই দল দুটা বাছনি কৰা হয়। এই অনুসৰি আফগানিস্তানৰ বিৰুদ্ধে হ'বলগীয়া টেষ্ট শৃংখলাৰ বাবে শুভমন গিলক অধিনায়ক আৰু KL ৰাহুলক উপ অধিনায়ক হিচাপে লৈ 15 জনীয়া খেলুৱৈৰ তালিকা প্ৰকাশ কৰা হৈছে। একেদৰে শুভমন গিলক অধিনায়ক আৰু শ্ৰেয়াছ আয়াৰক উপ অধিনায়ক হিচাপে লৈ এদিনীয়া দলটো ঘোষণা কৰা হৈছে। আফগানিস্তানৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে এখন টেষ্ট মেচ আৰু 3খন এদিনীয়া খেল খেলিব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক ঋতুস্মিতা তামুলীৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
পেট্ৰল, ডিজেল আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ পাছত ঔষধৰো দাম বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ঔষধ উৎপাদনকাৰী প্ৰতিষ্ঠানসমূহে প্ৰতিবিধ ঔষধত 10%তকৈ দাম বৃদ্ধিৰ চিন্তা চৰ্চা কৰিছে বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে। অসমীয়া প্ৰতিদিন কাকতে এই বাতৰিটো প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। বাতৰিটোৰ শিৰোনাম, পেট্ৰল, ডিজেল, নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ ব্যাপক মূল্য বৃদ্ধিৰ মাজতে ৰাইজলৈ অধিক দুঃখবৰ, শীঘ্ৰে বৃদ্ধি পাব ঔষধৰ দাম। বিগত 5টা দিনত দ্বিতীয়বাৰলৈ পেট্ৰল, ডিজেলৰ দাম বৃদ্ধি পোৱা বাতৰিটোৱে অন্যান্য কাকতসমূহৰ লগতে দৈনিক জনমভূমি কাকততো প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। পেট্ৰল, ডিজেল পুনৰ 90 পইচাকৈ দাম বৃদ্ধি শিৰোনামেৰে বাতৰিটো কাকতখনৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে। দি টাইমছ অফ ইণ্ডিয়া, দি আছাম ট্ৰিবিউন কাকততো ইন্ধনৰ মূল্য বৃদ্ধিৰ বাতৰিটোৱে শিৰোনাম দখল কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত বিজেপিৰ সৰ্বভাৰতীয় সভাপতি নীতিন নবীনক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিভিন্ন সাংগঠনিক বিষয়, চৰকাৰৰ সংকল্প পত্ৰ, ৰূপায়ণৰ ৰূপৰেখা আৰু মন্ত্ৰীসভাক লৈ গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হোৱা বাতৰিটো দি চেণ্টিনেল কাকতত মুখ্য বাতৰি হিচাপে প্ৰকাশ পাইছে। অসমীয়া খবৰ কাকততো একেটা বাতৰিকে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে। কালি গুৱাহাটীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ বৈঠকত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰীগৰাকীয়ে আন্তঃৰাজ্যিক নদী সংযোগ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কথা সদৰি কৰে। মহাবাহু হ'ব অসমৰ অৰ্থনৈতিক জীৱনৰেখা শিৰোনামেৰে দৈনিক অসম কাকতে এই বাতৰিটোক মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে মিয়া মুছলমানক তুষ্টিকৰণ কৰা বিষয়টোক লৈ ৰাজ্যত প্ৰতিক্ৰিয়া অব্যাহত আছে। মিয়াক মূলসুঁতিৰ অসমীয়াৰ স্বীকৃতিৰ ধৃষ্টতা শিৰোনামেৰে নিয়মীয়া বাৰ্তা কাকতে অসম সাহিত্য সভাৰ সভাপতিগৰাকীৰ এনে মন্তব্য ভয়ংকৰ জাতিদ্ৰোহী আখ্যা দিছে। আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য নিম্নগামী হোৱা বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
ধন্যবাদ ঋতুস্মিতা। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সুৰেণ দাসৰ যোৱা নিশা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 90 বছৰ। বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ লগতে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী আৰু সৰ্বনিম্ন 23 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ব্ৰহ্মপুত্ৰক বহুমুখী অৰ্থনৈতিক কৰিডৰ হিচাপে গঢ়ি তোলাৰ লগতে বান আৰু খহনীয়া সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পনা। নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক, অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ হস্তশিল্পী আৰু শিপিনী দলৰ সাক্ষাৎ, অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেঞ্চন প্ৰক্ৰিয়াত বিলম্ব হলে দায়িত্বত থকা বিষয়াক জৰিমনা বিহাৰ বাবে ৰাজ্য চৰকাৰৰ নিৰ্দেশ, শক্তিবিধ কামাখ্যা দেৱালয়ত 22 জুনৰ পৰা অম্বুবাচী মেলা আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ 7 উইকেটত জয়লাভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহুক আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।